এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে এয়া মই জিন্তি ৰাণী ডেকা। ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেডে জাৰি কৰা নিৰ্দেশ অনুসৰি বৰাক নদীৰ ওপৰত থকা দলংখনত অত্যাৱশ্যকীয় মেৰামতিৰ বাবে 60 দিনলৈ সকলো ধৰণৰ যাতায়াত বন্ধ থাকিব। আজিৰে পৰা 20 জুলাই পৰ্যন্ত মেৰামতি, দীৰ্ঘম্যাদী সুৰক্ষা আৰু আন্তঃগাঁথনি উন্নয়নৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। বিকল্প পথ হিচাপে যান বাহনৰ বাবে ৰাণীফেৰা হৈ শিলচৰ কালাইন পথ মুকলি কৰা হৈছে। অৱশ্যে এই পথেৰে 40 টনতকৈ অধিক ওজনৰ মালবাহী যান বাহন চলাচলত বাধা আৰোপ কৰা হৈছে। বহু লোকে বিকল্প ব্যৱস্থা হিচাপে কাটিগড়ৰ পৰা বদৰপুৰলৈ নাৱেৰে বৰাক নৈ পাৰ হৈছে। কাটিগড়ৰ পৰা বদৰপুৰ সংযোগী এই দলংখনে বৰাক উপত্যকাৰ জনসাধাৰণৰ লগতে ত্ৰিপুৰা আৰু মিজোৰামৰ সৈতে সংযোগ স্থাপনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। নগাঁও জিলাৰ হয়বৰগাঁও ৰেল ষ্টেচনৰ লগতে দেশৰ মুঠ 103টা ৰেল ষ্টেচনক কাইলৈ অমৃত ভাৰত ষ্টেচনলৈ উন্নীত কৰা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেল ব্যৱস্থাৰে ষ্টেচনকেইটা মুকলি কৰিব। উত্তৰ পূব সীমান্ত ৰেলৱেৰ জনসম্পৰ্কৰক্ষী বিষয়াই আজি নগাঁৱত এখন সংবাদমেলযোগে এই বিষয়ে প্ৰকাশ কৰে। পৰহিলৈ এই উপলক্ষে হয়বৰগাঁও ৰেল ষ্টেচনত আয়োজিত অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই অংশগ্ৰহণ কৰিব। উল্লেখযোগ্য যে অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত 1887 চনতে স্থাপিত হয়বৰগাঁও ষ্টেচনক আধুনিক ৰূপত সজাই তোলা হৈছে। অমৃত ভাৰত ষ্টেচনসমূহত দুয়োফালৰ পৰা যাত্ৰীৰ প্ৰৱেশৰ সুবিধা, যাত্ৰীৰ বাবে পদসেতু, দিব্যাংগৰ বাবে উপযোগী সা সুবিধা, বিনামূলীয়া ৱাই ফাইৰ সুবিধাৰ লগতে ষ্টেচনসমূহত শ্বপিং মল আৰু ইণ্টাৰনেট কেফেৰ সুবিধা থাকিব। তদুপৰি নতুনকৈ নিৰ্মাণ কৰা ষ্টেচনসমূহত স্থানীয় সংস্কৃতি প্ৰতিফলিত হোৱাকৈ বিভিন্ন প্ৰতিকৃতি আৰু আলোকচিত্ৰৰ সমাহাৰ ঘটিব। সম্ভাৱ্য বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ৰাজ্যৰ দুৰ্যোগ প্ৰশমন বিভাগ সাজু হৈছে বুলি দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই প্ৰকাশ কৰিছে। তেওঁ কয় যে ইতিমধ্যে SDRF, NDRF আৰু জিলা আয়ুক্তসকলক ইয়াৰ বাবে যাৱতীয় নিৰ্দেশ দিয়া হৈছে। বানৰ সময়ত যোগাযোগৰ বাবে নিয়ন্ত্ৰণ কক্ষ মুকলি কৰাৰ লগতে জিলা আৰু ৰাজ্যিক পৰ্যায়ত প্ৰাৰম্ভিক কাম কাজসমূহৰ বাবেও ইতিমধ্যে আলোচনা হৈছে। বানৰ বাবে সৃষ্টি হ'ব পৰা যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ 35খন জিলা আৰু 29খন উপজিলাৰ বাবে ৰাজ্যৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থা বিভাগে আগতীয়াকৈ 100 কোটি টকা মোকলাই দিছে বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ভাৰতীয় সাহিত্যিক তথা কানাড়া ভাষাৰ গল্পকাৰ বানু মুস্তাকলৈ এই বছৰৰ সন্মানীয় বুকাৰ বঁটা আগবঢ়োৱা হৈছে। গল্পকাৰগৰাকীৰ কানাড়া ভাষাৰ গল্প সংকলনৰ ইংৰাজী অনুবাদ হাৰ্ট লেম্পলৈ এই বঁটা আগবঢ়োৱা হৈছে। কন্নড় গল্প সংকলনখন ইংৰাজীলৈ অনুবাদ কৰা দীপাৱস্তিকো বিশিষ্ট গল্পকাৰগৰাকীৰ সৈতে এই বঁটা আগবঢ়োৱা হৈছে। উল্লেখযোগ্য যে বানু মুস্তাক এই বঁটা লাভ কৰা প্ৰথমগৰাকী কন্নড় সাহিত্যিক হিচাপে পৰিগণিত হৈছে। কালি লণ্ডনত আয়োজিত অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হয়। 12টা গল্পৰ সংকলনখনত গল্পকাৰগৰাকীয়ে বিগত 30 বছৰত ৰচনা কৰা গল্পসমূহ সন্নিৱিষ্ট কৰা হৈছে। কৰ্ণাটকৰ ইছলাম ধৰ্মাৱলম্বী মহিলাৰ জীৱনশৈলীক উপজীৱ্য হিচাপে লৈ সৰহসংখ্যক গল্প ৰচনা কৰা হৈছে। গল্প সংকলনখনে বিশ্বৰ ভিন্ন প্ৰান্তৰ আন 5গৰাকী খ্যাতনামা সাহিত্যিকৰ ৰচনাৰ অনুমোদিত তালিকাৰ পৰা বাছনি লাভ কৰি এই বঁটা লাভ কৰে। ইপিনে ইংৰাজী অনুবাদৰ বাবে বুকাৰ বঁটা লাভ কৰা দীপাৱস্তি প্ৰথমগৰাকী ভাৰতীয় অনুবাদক হিচাপে পৰিগণিত হৈছে। শেহতীয়াকৈ 2022 চনত ভাৰতীয় সাহিত্যিক গীতাঞ্জলি শ্ৰী আৰু ইংৰাজী অনুবাদক ডেইজি ৰকৱেলে টম অৱ চেণ্ডৰ বাবে বুকাৰ বঁটা লাভ কৰিছিল। 1997 চনত অৰুন্ধতী ৰয়ে গড অৱ স্মল থিংছ নামৰ গ্ৰন্থৰ বাবে প্ৰথমগৰাকী ভাৰতীয় হিচাপে বুকাৰ বঁটা লাভ কৰিছিল। 2026 চনত কিৰণ দেশাইয়ে ইনহেৰিটেন্স অৱ লছ গ্ৰন্থৰ বাবে আৰু 2008 চনত অৰবিন্দ আদিগাই দ্য হোৱাইট টাইগাৰ নামৰ গ্ৰন্থখনৰ বাবে বুকাৰ বঁটা লাভ কৰিছিল। একেদৰে ভাৰতীয় মূলৰ প্ৰথমগৰাকী সাহিত্যিক হিচাপে 1993 চনত মিড নাইট চিলড্ৰেন নামৰ গ্ৰন্থৰ বাবে ভি এছ নাইপলে এই বঁটা লাভ কৰিছিল। অনলাইন ট্ৰেডিঙৰ নামত বিত্তীয় অনিয়মত লিপ্ত হোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা অভিনেত্ৰী চুমি বৰাৰ জামিন আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে। ডিব্ৰুগড়ৰ বৰবৰুৱা থানাত ৰুজু হৈ থকা গোচৰত অভিনেত্ৰীগৰাকীয়ে জামিন লাভ কৰে। প্ৰায় 8 মাহ ধৰি অভিনেত্ৰীগৰাকী কাৰাগাৰত আছিল। অৱশ্যে জামিন লাভ কৰিলেও কাইলৈহে চুমি বৰাই কাৰাগাৰৰ পৰা মুকলি হোৱাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে অনুৰূপ গোচৰত অভিযুক্ত বিশাল ফুকন আৰু তাৰ্কিক বৰাই ইতিপূৰ্বে জামিন লাভ কৰিছে। সন্ধিয়াৰ উজনি অসমৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45